এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ লগতে লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন ৰাজ্যত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সহায় কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাইষ্টৰ দেহাৱসান মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা আৰু 13 জানুৱাৰীত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী গুৱাহাটীলৈ অনাৰ প্ৰস্তুতি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণৰ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টি দুটাৰ 68,942 গৰাকী মহিলাক এই আঁচনিয়ে সামৰি লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে লখিমপুৰ জিলাত 298 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মাতমৰাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 148 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ নিৰ্মাণ বামুনী চাপৰিৰ পৰা টেকেলি ফুটালৈ কৰা হ'ব। তেওঁ 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ফাটবিহু ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে 15 কোটি টকা ব্যয় সাপেক্ষ বাসুদেৱ থান নৰুৱা সত্ৰৰ বিকাশৰ প্ৰথম পৰ্যায় আৰু 90 কোটি টকা ব্যয় সাপেক্ষে ঢকুৱাখানাৰ মহকুমা অসামৰিক চিকিৎসালয়ক 200খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু আৱাসিক গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। নিশা 8 বজাত মুখ্যমন্ত্ৰীয়ে 25 কোটি টকা ব্যয়েৰে লখিমপুৰত নিৰ্মিত 890খন আসনযুক্ত ডঃ ভূপেন হাজৰিকা টাউন হল নামৰ অত্যাধুনিক প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৰাজ্যত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগ কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আজি ধেমাজিত উদ্যমিতা অভিযানৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰাই কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে 6, 7 আৰু 8 নম্বৰ নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
যদি কোনোবা সন্দেহজনক নাগৰিক আছে, প্ৰত্যেক ভাৰতীয় নাগৰিক 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰি। কিন্তু কমপ্লেইন কৰিলে নামটো কটা নাযায়, তেওঁলৈকে নটিচ যাব, তেওঁ নটিচৰ উত্তৰ দিব পাৰিব। গতিকে প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কটা যাবই লাগিব। কোনোবা মানুহৰ 2 জাগাত নাম আছে, গুৱাহাটী ধেমাজিত, এটা নাম কটা যাব লাগিব। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাইষ্টৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। 95 বছৰ বয়সত মৃত্যু হোৱা প্ৰয়াত পুৰকাইষ্টৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। 1931 চনৰ 15 ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহত্ত জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকাইষ্টৰ পৰিয়ালে পৰৱৰ্তী কালত কাছাৰ জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। যুৱ অৱস্থাতে তেতিয়াৰ ভাৰতীয় জনসংঘত যোগদান কৰা কবীন্দ্ৰ পুৰকাইষ্টই বৰাক উপত্যকাতে নহয় সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। দলৰ স্বাৰ্থত তেওঁ এখন বিদ্যালয়ৰ অধ্যক্ষৰ পদ ত্যাগ কৰি সম্পূৰ্ণৰূপে দলীয় কাম কাজত মনোনিৱেশ কৰিছিল। 1991 চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী 1998 পৰা 1999 চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আছিল। প্ৰয়াত নেতাগৰাকীৰ নশ্বৰদেহ আজি নিশাটো শিলচৰতে ৰখা হ'ব আৰু কাইলৈ তেওঁ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ডঃ অনুজ পেগু, পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়কে শোক প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিৰ কাইলৈ সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলটোৰ সকলো কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহ্বান জনাইছে। মন্ত্ৰী কৌশিক ৰায়ে বৰ্ষীয়া নেতাগৰাকীৰ বিয়োগত শ্ৰদ্ধা জনাই আমাৰ শিলচৰৰ সংবাদদাতাৰ আগত এইদৰে কয়।
গোটেই উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ কাৰণে এটা দুঃসংবাদ, কবীন্দ্ৰ পুৰকাইষ্টৰ ডাঙৰীয়া আজি নাই, কি ক'ব এই
মুহূৰ্তত? ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাতা, অন্যতম প্ৰতিষ্ঠাতা শিলচৰৰ প্রাক্তন সাংসদ, প্রাক্তন কেন্দ্রীয় মন্ত্রী, আমার সকলের অভিভাবক কবীন্দ্র প্রকাশ ডাঙরিয়া আজি মৃত্যু হয়েছে। আমার কারণে, সকলের কারণে এই একটা অপূরণীয় ক্ষতি। যা বহুত দিনের পর অসুস্থ হয়ে আসলে, শিলচর মেডিকেল কলেজ হাসপাতালত চিকিৎসা চলি আসে। আজি সন্ধ্যা 5:06 ইয়ার মেডিকেল কর্তৃপক্ষ, শিলচর মেডিকেল কলেজ কর্তৃপক্ষ মৃত বলে ঘোষণা করেছে। আজি আমার বডি ইয়াতে রাখা, আমি সকলে ইয়াতে উপস্থিত হয়েছ শ্রদ্ধা জ্ঞাপন করবর কারণে। আজি বডি ইয়াতে মেডিকেল কলেজ মর্গত রাখা হব, অহাকালি অন্ত্যেষ্টিক্রিয়া সম্পূর্ণ হব।
আপনাদের সন্ধ্যার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু চাপৰি এলেকাত এই পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়াত 126খন বিলৰ সমীপত বন বিভাগৰ বিষয়া, কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে প্ৰায় 70গৰাকী পক্ষী বিশেষজ্ঞই অংশ লৈছে। বিগত বছৰৰ গণনাত উদ্যানখনত 124টা প্ৰজাতিৰ মুঠ 1,12,062টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল। চলিত বছৰত বান আৰু বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবে কেইবাটাও বিল মেটেকাৰে ভৰি পৰিছে। ইয়াৰ ফলত কেইটামান বিলত পক্ষী গণনা কৰিব পৰা হোৱা নাই। অৱশ্যে পক্ষীবিদসকলে গণনাত কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইৰ সন্ধান লাভ কৰিছে। 2 ফেব্ৰুৱাৰীত এই গণনাৰ ফলাফল ঘোষণা কৰা হ'ব। শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা 5 ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ 2026 অনুষ্ঠিত হ'ব। বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে শব্দ, লয় আৰু কলাৰ জৰিয়তে মানৱতাৰ জয়গান গোৱাৰ বাবে এই সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে।
নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক নেতৃত্ব ল'বলৈ, বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব ল'বলৈ তেওঁলোকক প্ৰস্তুত কৰি তোলা, তাৰ ভিতৰত এটা হ'ল সাহিত্য। আৰু বহুতৰ সাহিত্য উৎসৱ এই আমাৰ মিছনৰে এটা পাৰ্ট, আৰু এয়া আমি চলি আছে। এইবাৰ আমি শিৱসাগৰত কৰিম, এইবাৰ আমাৰ মিউজিক চেণ্ট্ৰিক হ'ব। ইয়াত আমাৰ কেইটামান বিশেষ বিষয় আমাৰ এইবাৰ ঘটনাক্ৰমে একে ঠাইতে, যিহেতু আমাৰ এইবাৰ এইটো কনফ্লুয়েন্সে হয়, আমি এক ধৰণৰ প্ৰয়াগে আমি ইয়াত বহুত কথা ইয়াত সংযোজিত হৈ আছে। যেনেকে দিচাংমুখ এটা সংযোগস্থলী, তেনেকৈ এইটো এটা সংযোগস্থলী হিচাপে আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াত এবাৰ চাহৰ 200 বছৰ, ইয়ান্ধাবু সন্ধিৰ 200 বছৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পীৰ পৃথিৱী, তাৰপিছত ৰংমন বা এই ধৰণৰ আমাৰ যিবোৰ অসমৰ মানুহে বাহিৰলৈ গৈ যিবোৰ অসমৰ নাম উজ্বলাইছে, অসমৰ কাৰণে তেওঁলোকে কাম কৰিছে, চেষ্টা কৰিম তেওঁলোকক কৰিবলৈ। আৰু ইয়াত আমাৰ শান্তি নিকেতনৰ পৰা এটা দল আহিব, এটা অনুষ্ঠান আহিব, তেওঁলোকে ইয়াতে এটা নিজৰ এটা তেওঁলোকৰ এটা আমি দিম ফিল্ডত তেওঁলোকৰ কাৰণে, তাতে তেওঁলোকে ৱৰ্কশ্বপ কৰিব। নতুন
গুৱাহাটীত কাইলৈৰ পৰা দুদিনীয়াকৈ কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলন অনুষ্ঠিত হ'ব। এই দুদিনীয়া সন্মিলনখনে নতুন নীতি, বিনিয়োগ, বহন ক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনি বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগতভাৱে কৰিব পৰা উন্নয়নসমূহৰ দিশসমূহ সামৰি ল'ব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্যে আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। ইয়াৰ সৈতে সংলগ্ন বিভিন্ন দিশ অৰ্থাৎ ৰপ্তানি, নিয়োগৰ সুবিধা প্ৰদান আদি বিষয়কো সামৰি লোৱাৰ চেষ্টা কৰা হৈছে। পৰম্পৰাগত হস্তশিল্পৰ বিকাশ আৰু উদ্ভাৱনী বিষয়েৰে হ'বলগীয়া এই সন্মিলনখনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। বাংলাদেশে অহা ডিচেম্বৰ পৰ্যন্ত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা 1,462 কোটি টকা ব্যয়েৰে 1,80,000 টন ডিজেল আমদানি কৰিব। বাংলাদেশৰ বিত্ত উপদেষ্টা ছালেহউদ্দিন আহমেদৰ অধ্যক্ষতাত কালি ঢাকাত আয়োজিত চৰকাৰী ক্ৰয় উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সূত্ৰই প্ৰকাশ কৰা মতে অইল ইণ্ডিয়া লিমিটেডৰ সহায়ক কোম্পানী নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে হোৱা চুক্তি অনুসৰি প্ৰতি বেৰেলত 5.50 মাৰ্কিন ডলাৰেৰে 11,913,00,000 আমদানি ব্যয় ধাৰ্য কৰা হৈছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শক্তি আৰু খনিজ সম্পদ বিভাগৰ উপদেষ্টা মহম্মদ ফৌজল কবিৰ খানে কয় যে পূৰ্ব চৰকাৰৰ কালত সম্পাদিত 15 বছৰীয়া দীৰ্ঘম্যাদী চুক্তিৰ অধীনত এই আমদানি কৰা হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ পংকজ বৰা আৰু গৱেষিকা ডঃ চিন্ময় বৰুৱাৰ নেতৃত্বত সম্পন্ন হোৱা শেহতীয়া গৱেষণাত তেজত থকা বিপাক প্ৰক্ৰিয়াত প্ৰয়োজনীয় কিছুমান নিৰ্দিষ্ট ৰাসায়নিক উপাদান চিনাক্ত কৰা হৈছে। এই উপাদানৰ সহায়ত পিত্তাশয়ৰ কৰ্কট ৰোগ আগতীয়াকৈ সহজে আৰু তুলনামূলকভাৱে কম খৰচত ধৰা পেলোৱা সম্ভৱ হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী অহা 13 জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ'ব। ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাই আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।
ফির সে এক্সপিরিয়েন্স করেঙ্গে এক নয়া সাল পে পহলা কবি ভি নহি আয়া হে গুয়াহাটি পে ইস সাল আয়েঙ্গে আর ও হে হামারা ফিফা কাপ সো ফিফা কাপ আ রা হে 13th অফ জানুয়ারি এ ভারত মে হি অলমোস্ট 12 ইয়ার্স কে বাদ আ রা হে এন্ড নর্থ ইস্ট বোলিয়ে ইয়ে গুয়াহাটি বোলিয়ে ইয়ে পহলে বার আ রা হে ये जब हमारा असम पे 13th को आएंगे हमारा कुछ प्रोग्राम्स होंगे आवर चीफ मिनिस्टर ऑनरेबल डॉक्टर हेमंत विश्व शर्मा विल बी अनवेलिंग इट वो सभी के लिए अनवेल करेंगे रात 8 to 8:30 पे फिर से
ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্ৰফী আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোককৃষ্টি সংস্কৃতিৰে বিশ্বকাপৰ ট্ৰফী আদৰণি জনোৱা হ'ব। বিমানবন্দৰৰ পৰা ট্ৰফী সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লি 3 বজাত বৰ্ষাপাৰা ষ্টেডিয়ামলৈ অনা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে ট্ৰফী মুকলি কৰিব। ৰাজ্য চৰকাৰে ট্ৰফী চোৱাৰ বাবে 8-10 হাজাৰ বিনামূলীয়া অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে। অহা 20 জানুৱাৰীত অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ মাছখোৱাৰ জোৰকটা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। অনাতাঁৰ মৰম আকলোৱা পৰিয়ালে প্ৰতিবছৰে কেইবাটাও বঁটা প্ৰদান কৰি আহিছে। আকাশবাণীৰ নিয়মীয়া শ্ৰোতা তথা পত্ৰ লেখক বিশ্বনাথৰ নিগম গাঁৱৰ শৰদ দুৱৰা, ধেমাজি জিলাৰ মাছখোৱাৰ অজিত দিহিঙীয়া আৰু যোৰহাট জিলাৰ জাঁজিৰ দীনেশ শৰ্মাই এই বৰ্ষৰ ৰেডিঅ' অনুৰাগী শ্ৰোতাবন্ধু বঁটা লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাই এই বৰ্ষৰ বিশেষ ঘোষক ঘোষিকা বঁটা লাভ কৰিছে। একেদৰে দেৰগাঁৱৰ সাংবাদিক নিৰঞ্জন দাসে এই বৰ্ষৰ যুৱ সাংবাদিকতা বঁটা আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাই এই বছৰৰ অনুষ্ঠান প্ৰযোজকৰ বঁটা লাভ কৰিছে। অনাতাঁৰ কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ সাদুল্লাৰ সোঁৱৰণত অনাতাঁৰ মৰম আকলোৱা পৰিয়ালে এটা বিশেষ বঁটা প্ৰদান কৰিব। কণ্ঠশিল্পী সুৰকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গৰ সোঁৱৰণত এটা বিশেষ বঁটা প্ৰদান কৰা হ'ব। বঁটাসমূহত একোটাকৈ ৰেডিঅ', সম্বৰ্ধনা পত্ৰ, এটা নাহৰ পুলি, অংগবস্ত্ৰ, জাপি, গামোচা, মানপত্ৰৰ লগতে একোটাকৈ কিতাপৰ টোপোলা থাকিব। অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনা এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত স্বাস্থ্যসেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ আৰম্ভ হ'ব। ধুবুৰী জিলাৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে অভিযান কাইলৈৰ পৰা 21 জানুৱাৰীলৈ চলিব। 15 বছৰ ঊৰ্ধৰ সকলো নাগৰিকক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত মুঠ 273টা দলে 8,79,752 লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য লৈছে। ইপিনে শ্ৰীভূমি জিলাতো কাইলৈ 15 বছৰৰ পৰা 65 বছৰৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব। ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ দক্ষতা বিকাশৰ জৰিয়তে গ্ৰামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কৰ্মশালাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া উপস্থিত থাকে। মন্ত্ৰী অশোক সিংহালে আজি চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাৰ লগতে পৰহিলৈ হ'বলগীয়া চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পোৱাৰ পাছত চৰাইদেউ মৈদামৰ গুৰুত্ব বিশ্ব দৰবাৰত বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। যোৰহাট জিলাৰ তিয়ক গৰিয়াপথাৰ চাংমাই গাঁও নিবাসী নুমলী বৰুৱাৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ লগতে লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, ৰাজ্যত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সহায় কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাইশৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 4-দিনীয়া কাৰ্যসূচীৰে 7ম পক্ষী গণনা আৰু 13 জানুৱাৰীত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী গুৱাহাটীলৈ অনাৰ প্ৰস্তুতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।